প্ৰথম তিমঠিয় তিনি অধ্যায় অধ্যক্ষ আৰু পৰিচাৰক বাব। কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে। এই কথা বিশ্বাসযোগ্য। এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাতি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুণ আৰু মদপী বা প্ৰসাৰক নহয় শান্ত স্বভাৱী, নিৰ্বুদ্ধি, নিৰ্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত। সেই লোকজনে যেন নিজৰ ঘৰৰ লোকসকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে। কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোকসকলকে শাসন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ কেনেকৈ ঈশ্বৰৰ মণ্ডলীৰ তত্বাৱধান কৰিব? তেওঁ নতুন শিষ্য হ'ব নালাগে, কিয়নো তেওঁ যেন গৰ্ব অহংকাৰত নপৰে আৰু চয়তানৰ দ্বাৰা যেন দণ্ড পোৱা নহয়। ইয়াৰ উপৰিও তেওঁ বাহিৰত থকা লোকসকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফাণ্ডত নপৰে। এইকাৰণে সুখ্যাতি থকা লোক হ'ব লাগে। সেইদৰে পৰিচাৰকসকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হ'ব লাগে। তেওঁলোক দুতলীয়া, কঠকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুৎসিত লাভ বিচৰা লোক হ'ব নালাগে। তেওঁলোকে সদায় নিৰ্মল বিবেকত বিশ্বাসৰ নিগুৰ তত্ত্ব সাঁচি ৰখা উচিত। প্ৰথমে তেওঁলোকে নিজকে পৰীক্ষা কৰক, পাছত নিৰ্দোষী হ'লেহে পৰিচাৰকৰ কাৰ্য কৰক। পৰিচাৰিকা মহিলাসকলে সন্মানৰ যোগ্য হ'ব লাগে। তেওঁলোক যেন অপবাদ দিওঁতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাসযোগ্য হয়। পৰিচাৰকসকলে এগৰাকী মহিলাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু নিজ ঘৰখন উত্তমৰূপে শাসন কৰক। কিয়নো যি পৰিচাৰকসকলে উত্তমৰূপে পৰিচৰ্যাৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীশুত তেওঁলোক বিশ্বাসত সাহসী হয়। মই তোমাৰ বাবে এইবোৰ কথা লিখিলোঁ আৰু সোনকালে মই তোমাৰ তালৈ যাবলৈ আশা কৰি আছো। কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূল স্বৰূপ, যি ঈশ্বৰৰ গৃহ অৰ্থাৎ জীৱনময় ঈশ্বৰৰ মণ্ডলীত কেনে আচাৰ ব্যৱহাৰ কৰিব লাগে, এই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ। কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমূল, আৰু একেলগে আমি একেমত হৈ কওঁ যে ভক্তিৰ নিগুৰ সত্য অতি মহান। তেওঁ মাংসত প্ৰকাশিত হ'ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ'ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ'ল, অন্যান্য জাতিসকলৰ আগত ঘোষণা কৰা হ'ল, জগতত বিশ্বাস কৰা হ'ল, প্ৰতাপত তুলি নিয়া হ'ল।